এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ। চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। ৰাজ্যত 6 জানুৱাৰীৰ পৰা 3টা পৰ্যায়ত হ'বলগীয়া গুণোৎসৱত 35খন জিলাৰ 44,094খন বিদ্যালয়ৰ মুঠ 39,65,000ৰো অধিক শিক্ষাৰ্থীৰ মূল্যায়ন, পাণ্ডু, ধুবুৰী, বগীবিল আৰু যোগীঘোপাত স্থায়ী কেন্দ্ৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। ৰাজ্যজুৰি 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযানৰ আজি শুভাৰম্ভ। শুভাৰম্ভণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টত আজি অষ্ট্ৰেলিয়াৰ কালি সংগ্ৰহ কৰা 86 ৰাণৰ পৰা খেল আৰম্ভ। চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ 12 বজাত আয়োজিত এটা অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাক শপত বাক্য পাঠ কৰোৱাব। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। শপতগ্ৰহণৰ পাছত আজি সন্ধিয়াৰ ভিতৰত মন্ত্ৰীৰ বিভাগসমূহ ঘোষণা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যত 6 জানুৱাৰীৰ পৰা 3টা পৰ্যায়ত গুণোৎসৱ 2025 অনুষ্ঠিত হ'ব। এইবাৰৰ গুণোৎসৱত ৰাজ্যৰ 35খন জিলাৰ 44,094খন বিদ্যালয়ৰ প্ৰথমৰ পৰা নৱম শ্ৰেণীৰ মুঠ 39,65,000ৰো অধিক শিক্ষাৰ্থীক সামৰি লোৱা হ'ব। প্ৰথম পৰ্যায়ত 11খন জিলা ক্ৰমে বৰপেটা, বজালি, শ্ৰীভূমি, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা, মানকাছৰ আৰু ওদালগুৰি জিলাত গুণোৎসৱ অনুষ্ঠিত কৰা হ'ব। 6 জানুৱাৰীত স্বমূল্যায়ন আৰু 7-9 জানুৱাৰী বহিমূল্যায়নৰ দিন ধাৰ্য কৰা হৈছে। 17 জানুৱাৰীত দ্বিতীয় পৰ্যায়ৰ বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামোলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলা সামৰি লোৱা হ'ব। এই পৰ্যায়ৰ বাবে 17 জানুৱাৰীত স্বমূল্যায়ন আৰু 20-22 জানুৱাৰী বহিমূল্যায়নৰ কৰা হ'ব। 5 ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ত বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও আৰু মাজুলীত এই 10খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। 5 ফেব্ৰুৱাৰীত এই জিলাকেইখনৰ বিদ্যালয়ৰ স্বমূল্যায়নৰ আৰু 6-8 ফেব্ৰুৱাৰীত বহিমূল্যায়নৰ দিন ধাৰ্য কৰা হৈছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত গুণোৎসৱ মোবাইল এপ আৰু পৰ্টেল মুকলি কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গুগল প্লে ষ্টোৰৰ পৰা ডাউনলোড কৰিব পৰা এই এপত ইউনিফৰ্মৰ মূল্যায়নকে ধৰি বহিমূল্যায়নকাৰীসকলৰ সকলো পৰ্যবেক্ষণ প্ৰতিবেদন ৰূপত অন্তৰ্ভুক্ত হ'ব। পৰ্টেল আৰু মোবাইল এপটোৱে বহিমূল্যায়নকাৰী আৰু প্ৰধান শিক্ষকে হাতেৰে কৰিব লগা কাম বহুখিনি লাঘৱ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গুণোৎসৱ স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰি ডাঃ পেগুৱে কয় যে মূল্যায়নকাৰীসকলৰ পৰা এই ক্ষেত্ৰতো এটা মূল্যায়ন বিচৰা হৈছে। এইবেলি বিদ্যালয় এখনে স্বচ্ছ নিকাভাৱে মূল্যায়ন কৰাৰো স্বীকৃতি দিয়া হ'ব আৰু বিদ্যালয়খনৰ গ্ৰেডিঙৰ ক্ষেত্ৰত অনুপস্থিত ছাত্ৰ ছাত্ৰীৰ বিষয়টোও সামৰি লোৱা হ'ব। তেওঁ লগতে মূল্যায়ন পৰিচালনাত অধিক স্বচ্ছতা দেখুওৱা জিলাসমূহক বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে।
ডিজিটাইজেশ্যনে কামবিলাক আমাৰ সুচল কৰে, তাৰ কাৰণে গুণোৎসৱৰ পৰ্টেল এটা আজি মুকলি কৰা হৈছে আৰু গুণোৎসৱ এপ এটাও দিয়া হৈছে, যাতে এপৰ জৰিয়তে আমি বহুখিনি ডাটা আমি সংগ্ৰহ কৰিব পাৰোঁ। OMR চিট হ'ব, সেইখিনিৰ ইভালুৱেশ্যন হ'ব আৰু এই গুণোৎসৱ পৰ্টেল আৰু গুণোৎসৱ এপ এইটোৱে আমাৰ এইবাৰৰ গুণোৎসৱক অনুষ্ঠিত কৰাত বিশেষকৈ এক্সটাৰ্নেল ইভালুৱেটৰ আৰু বিদ্যালয়ৰ যি প্ৰধান শিক্ষক আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকৰ কৰিবলগীয়া হাতেৰে মেনুৱেলি কৰিবলগীয়া কাম বহুতখিনি কমাই দিব। আৰু গুণোৎসৱৰ মূল লক্ষ্য উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ স্কলাষ্টিক এণ্ড কোষ্ট স্কলাষ্টিক যিটো লাৰ্ণিং আউটকাম আছে ইয়াৰ ওপৰত এটা এছেচমেণ্ট কৰা আৰু সেই এছেচমেণ্টৰ ভিত্তিত সুধৰণিমূলক ব্যৱস্থা গ্ৰহণ কৰা বা যাক আমি লাৰ্ণিং গেপ বা শিকন ঘাটি বুলি কওঁ সেই শিকন ঘাটিখিনি ফিল আপ কৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বৰ বাবে উত্তৰ পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন ঘটিছে আৰু অঞ্চলটো নতুন শক্তি সম্ভাৱনাৰে উজ্বলি উঠিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এখন সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে 2014 চনৰ পৰা অঞ্চলটোৰ বাবে বাজেট ব্যয় 300%তকৈও অধিক বৃদ্ধি হৈছে। তেওঁ লগতে কয় যে 2014 চনত অঞ্চলটোৰ বাবে বাজেটত 37,108 কোটি টকা ব্যয় কৰা হৈছিল আৰু 2023-24 বিত্তীয় বৰ্ষত অঞ্চলটোৰ বাবে বাজেট ব্যয় 94,680 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। অঞ্চলটোত আন্তঃগাঁথনি উন্নয়নৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণো 26 গুণ বৃদ্ধি কৰা হৈছে বুলি শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। তেওঁ কয় যে যাতায়াতৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ উদ্দেশ্যে বছৰি 193 কিলোমিটাৰৰো অধিক ৰেলপথ সম্প্ৰসাৰিত কৰা হৈছে। অঞ্চলটোৰ বাবে ৰেল বাজেট 370% বৃদ্ধি হৈছে বুলি শ্ৰীসোণোৱালে উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোত ব্ৰডগজৰ 100% বৈদ্যুতিকৰণৰ কাম পূৰ্ণগতিত অব্যাহত আছে। তেওঁ লগতে 7,000ৰো অধিক গাঁৱত পাইপযোগে খোৱা পানীৰ সুবিধা প্ৰদান কৰা বুলিও জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোত 4,016 কিলোমিটাৰৰো অধিক পথ প্ৰকল্প চলি আছে। জলপথ পুনৰুজ্জীৱিতকৰণৰ বাবে হাতত লোৱা কামৰ কথা উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথ অৰ্থাৎ ব্ৰহ্মপুত্ৰক বংগোপসাগৰৰ জৰিয়তে বিশ্বৰ সৈতে বাণিজ্যৰ বাবে ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয় যে আন্তঃগাঁথনিৰ বাবে পাণ্ডু বন্দৰত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে। পাণ্ডু বন্দৰৰ পৰা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা পথ নিৰ্মাণৰো কাম অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে পাণ্ডু ধুবুৰী বগীবিল আৰু যোগীঘোপাত স্থায়ী কেন্দ্ৰ নিৰ্মাণৰ লগতে বহুমুখী যোগীঘোপা কেন্দ্ৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলি প্ৰকাশ কৰে। দেশত যক্ষ্মা ৰোগত আক্ৰান্ত আৰু এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে 100-দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাজ্যজুৰি যক্ষ্মা নিৰ্মূল অভিযানৰ আজি শুভাৰম্ভ কৰা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থকাৰ লগতে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু অতুল বৰায়ো অংশগ্ৰহণ কৰিব। এই অভিযানৰ অধীনত ৰাজ্যৰ 17খন জিলাক অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই যক্ষ্মা ৰোগ আৰু ইয়াৰ ফলত মৃত্যু ৰোধ কৰাৰ উদ্দেশ্যে আজি হাৰিয়ানাৰ পঞ্চকুলৰ পৰা 100-দিনীয়া যক্ষ্মা নিৰ্মূলকৰণ অভিযান আৰম্ভ কৰিব। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ক সিং আৰু স্বাস্থ্যমন্ত্ৰী আৰ টি সিং ৰাও এই অনুষ্ঠানত উপস্থিত থাকিব। দেশৰ 33খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 347খন জিলাত এই অভিযান ৰূপায়ণ কৰা হ'ব। অভিযানৰ সময়ছোৱাত যক্ষ্মা ৰোগৰ চিনাক্তকৰণ, চিকিৎসাত হোৱা বিলম্ব হ্ৰাস কৰা আৰু বিশেষকৈ অধিক বিপদৰ আশংকা থকা ব্যক্তিৰ চিকিৎসাত গুৰুত্ব আৰোপ কৰা হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টছ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টছৰ লগতে ফেচবুক পেজ এআৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই 85খন নতুন কেন্দ্ৰীয় বিদ্যালয় আৰু 28খন নতুন নবোদয় বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অসমৰ জাগীৰোডত 1খন কেন্দ্ৰীয় বিদ্যালয় আৰু শোণিতপুৰ, চৰাইদেউৰ দক্ষিণ শালমৰা, মানকাছৰ পশ্চিম কাৰ্বি আংলং আৰু মাজুলীত নতুনকৈ নবোদয় বিদ্যালয় স্থাপন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন কেন্দ্ৰীয় বিদ্যালয়সমূহ স্থাপনৰ ফলত প্ৰায় 82,560গৰাকী শিক্ষাৰ্থীয়ে বহনসাধ্য উচ্চমানৰ শিক্ষা লাভ কৰিবলৈ সমৰ্থ হ'ব। এই সিদ্ধান্তৰ ফলত 5,388টা নিয়মীয়া পদ সৃষ্টি হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীবৈষ্ণৱে লগতে নবোদয় বিদ্যালয় আঁচনিৰ অধীনত ইতিমধ্যে সামৰি নোলোৱা জিলাসমূহত 28খন নতুন নবোদয় বিদ্যালয় মুকলি কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ ফলত 15,680গৰাকীৰো অধিক শিক্ষাৰ্থী লাভান্বিত হ'ব আৰু 1,316টা নিয়মীয়া পদ সৃষ্টি হ'ব। এই নবোদয় বিদ্যালয়কেইখন স্থাপন কৰাৰ বাবে আনুমানিক 2,359,82,00,000 টকাৰ প্ৰয়োজন হ'ব। দেশত বৰ্তমান 661খন অনুমোদিত নবোদয় বিদ্যালয় আছে আৰু ইয়াৰ ভিতৰত 653খন কাৰ্যক্ষম হৈ আছে। তেওঁ কয় যে সকলো কেন্দ্ৰীয় বিদ্যালয় আৰু নবোদয় বিদ্যালয় প্ৰধানমন্ত্ৰী শ্ৰী বিদ্যালয় হিচাপে নামাকৰণ কৰা হৈছে। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ আহক।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ৰাজ্যৰ 4গৰাকী বিধায়কৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱ উদ্বোধন কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে সাংসদ অভিষেক মনু সিংভিৰ আসনৰ পৰা টকাৰ বান্দিল উদ্ধাৰ হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিক আমাৰ অসম, দৈনিক জনমভূমি, অসমীয়া খবৰ আৰু দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নতুনকৈ দায়িত্ব লাভ কৰা উপদেষ্টা তথা নিষিদ্ধ মৌলবাদী সংগঠন হিজবুত তেহেৰীৰ শীৰ্ষ নেতা মাহফুজ আলমে ভাৰত বাংলাদেশৰ মাজৰ সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব নিদিয়ে বুলি হুংকাৰ দিয়াৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে জনজাতিকৰণৰ দাবী টাই আহোম জনগোষ্ঠীয় সংগঠনে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদকে ধৰি ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদসমূহক শক্তিশালী কৰি তোলা হ'ব বুলি কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বৰ এটা সজাতি দলক দিয়া আশ্বাসৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি আন কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে ভাৰত বাংলাদেশ সীমান্তৰ কুচিয়াৰা নদীৰ পাৰৰ ভাৰতীয় ভূখণ্ডত অৱস্থিত এটা মনসা মন্দিৰৰ আধুনিকীকৰণৰ কামত বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে বোধভা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত দিল্লীৰ এটা পথৰ নামকৰণ হ'ব শিৰোনামেৰে এপচুৰ 57 সংখ্যক কোকৰাজাৰ অধিৱেশনলৈ অমিত শ্বাহক নিমন্ত্ৰণ জনোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে সাংসদৰ উন্নয়ন পুঁজি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযোগনামা দাখিল কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে সেনা বাহিনীয়ে পূবখণ্ডত ড্ৰোন যুদ্ধৰ অনুশীলন চলোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে বটলত থকা খোৱাপানীক উচ্চ বিপদ আশংকাৰ খাদ্য হিচাপে শ্ৰেণীভুক্ত কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত ফটো সহকাৰে প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ অৰূপ। পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া 4-লেনযুক্ত দলঙৰ কাইলৈ ভূমিপূজন কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব। 12.21 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ মুঠ ব্যয় 3,197.20 কোটি টকা ধাৰ্য কৰা হৈছে। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে চাহবাগিচা অঞ্চলৰ বিদ্যালয়ৰ সময়সূচী কিছু সাল সলনি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চাহবাগিচা অঞ্চলৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা 7:30 বজাৰ পৰিৱৰ্তে 8:30 বজাত আৰম্ভ হ'ব। একেদৰে ছুটীৰ সময় 12:15 মিনিটৰ পৰিৱৰ্তে 1:15 মিনিটলৈ বৃদ্ধি কৰা হৈছে। একেদৰে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান 7:30 বজাৰ পৰিৱৰ্তে 8:30 বজাত আৰম্ভ হ'ব আৰু ছুটীৰ সময় পূৰ্বৰ 1 বজাৰ সলনি 2 বজাত হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকে সকলো জিলা শিক্ষা বিষয়ালৈ জাননী জাৰি কৰি শীঘ্ৰে এই সময়সূচী কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টত আজি অষ্ট্ৰেলিয়াই কালি 1 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 86 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰিব। এডিলেইড অভেলত অনুষ্ঠিত খেলখন আজি পুৱা 9:30 বজাত আৰম্ভ হ'ব। কালি খেল শেষ হোৱাৰ সময়ত নাথান মেকছুইনী আৰু মাৰ্নাছ লাবুছেন ক্ৰিজত আছিল। আয়োজক দল অষ্ট্ৰেলিয়া এতিয়া ভাৰতৰ প্ৰথম ইনিংছতকৈ 94 ৰাণত পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। অৱশ্যে 180 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই ভাৰতে প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক 42 ৰাণ সংগ্ৰহ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে আজি পাতলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। অৰুণাচল প্ৰদেশৰ ওখ পাহাৰীয়া ঠাইসমূহত তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। অহা 24 ঘণ্টাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে আজি কুঁৱলী পৰাৰো সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 25.5 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 16 ডিগ্ৰী চেলছিয়াছ। আজি গুৱাহাটীৰ তাপমাত্ৰাৰ বিশেষ তাৰতম্য নহয়। আনহাতে উজনি অসমৰ উত্তৰ লখিমপুৰ নগৰত কালি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰা 9.2 ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 4গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। ৰাজ্যত 6 জানুৱাৰীৰ পৰা 3টা পৰ্যায়ত হ'বলগীয়া গুণোৎসৱত 35খন জিলাৰ 44,094খন বিদ্যালয়ৰ মুঠ 39,65,000ৰো অধিক শিক্ষাৰ্থীৰ মূল্যায়ন। পাণ্ডু, ধুবুৰী, বগীবিল আৰু যোগীঘোপাত স্থায়ী কেন্দ্ৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। ৰাজ্যজুৰি 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযানৰ আজি শুভাৰম্ভ। শুভাৰম্ভণিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টত আজি অষ্ট্ৰেলিয়াৰ কালি সংগ্ৰহ কৰা 86 ৰাণৰ পৰা খেল আৰম্ভ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।